وَإِذْ قَالَ اللَّهُ يَا عِيسَى ابْنَ مَرْيَمَ أَأَنْتَ قُلْتَ لِلنَّاسِ اتَّخِذُونِي وَأُمِّيَ إِلَٰهَيْنِ مِن دُونِ اللَّهِ قَالَ سُبْحَانَكَ مَا يَكُونُ لِي أَنْ أَقُولَ مَا لَيْسَ لِي بِحَقٍّ إن كنت قلته فقد علمته تعلم ما في نفسي ولا أعلم ما في نفسك إنك أنت علام الغيوب
আৰু স্মৰণ কৰা আল্লাহে যেতিয়া ক'ব হে মৰিয়মৰ পুত্ৰ ঈসা তুমি মানুহক এই কথা কৈছিলা নেকি যে তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা তেওঁ ক'ব তুমি মহিমান্বিত যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয় যদি মই এনেকৈ ক'লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন মোৰ অন্তৰৰ কথাটো তুমি জানা কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী